قل يا أهل الكتاب لا تغلوا في دينكم غير الحق ولا تتبعوا أهواء قوم قد ضلوا من قبل وأضلوا كثيرا وضلوا عن سواء السبيل
كوا هي كتابي هقول তোমালোকে অন্যায়ভাৱে নিজৰ দিন সম্পৰ্কে সীমালংঘন নকৰিবা, লগতে সেইসকল লোকৰ পবিত্ৰ অনুসৰণ নকৰিবা যিসকলে ইয়াৰ পূৰ্বে নিজে পদভ্ৰষ্ট হৈছে আৰু আন বহুতকে পদভ্ৰষ্ট কৰিছে, লগতে সৰল পথৰ পৰা বিচ্যুত হৈছে।